দ্বিতীয় ৰজাৱলী পাঁচ অধ্যায়। নামানৰ কুষ্ঠৰোগ সুস্থ হোৱা। অৰামৰ ৰজা সেনাপতিজনৰ নাম আছিল নামান। তেওঁ এজন সাহসী পৰাক্ৰমী বীৰ আছিল আৰু তেওঁ যোগেদিয়ে জিহুৱাই অৰামিয়া সৈন্যৰ ওপৰত জয়ী হৈছিল। সেয়ে ৰজাৰ ওচৰত তেওঁ এজন অতি মহান আৰু শ্ৰদ্ধাৰ ব্যক্তি আছিল। কিন্তু তেওঁ এজন কুষ্ঠৰোগীও আছিল। এবাৰ অৰামিয়া সৈন্যৰ দলে ইজৰাইলক আক্ৰমণ কৰিবলৈ ওলাই যাওঁতে ইজৰাইলৰ দেশৰ পৰা এজনী সৰু ছোৱালী তুলি লৈ আহিছিল। তাই নামানৰ ভাইজাৰ সেৱা কৰিছিল। ছোৱালীজনীয়ে নামানৰ ভাইজাক ক'লে, মোৰ ইচ্ছা প্ৰভুৱে যদি চমৰীয়াত থকা ভাববাদীক সাক্ষাৎ কৰে বৰ ভাল হয়। তেওঁ নিশ্চয় প্ৰভুক কুষ্ঠ ৰোগৰ পৰা সুস্থ কৰিব। তেতিয়া ইজৰাইলৰ দেশৰ পৰা অনা ছোৱালীজনীয়ে কোৱা সকলো কথা নামানে গৈ ৰজাক জনালে। তেন্তে তুমি এতিয়াই যোৱাগৈ, ইজৰাইলৰ ৰজালৈ মই এখন পত্ৰ পঠাই দিম, অৰামৰ ৰজাই ক'লে। তেতিয়া নামানে নিজৰ লগত দহ কিকৰ ৰূপ, ছয় হাজাৰটা সোণৰ টুকুৰা আৰু দহযোৰ পিন্ধা কাপোৰ লৈ ইজৰাইলৰলৈ যাত্ৰা কৰিলে। লগত ইজৰাইলৰ ৰজালৈ লিখা পত্ৰখনো তেওঁ ল'লে। ৰজালৈ নিয়া পত্ৰখনত লিখা আছিল, এই পত্ৰৰে সৈতে মই মোৰ সেৱক নামানৰ কুষ্ঠ ৰোগ সুস্থ হ'বৰ কাৰণে তেওঁক আপোনাৰ ওচৰলৈ পঠাইছো। ইজৰাইলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক'লে, মই জানো ঈশ্বৰ, মোৰ জানো কাৰোবাৰ মৃত্যু বা জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে চল কৰিছে। যেতিয়া ইজৰাইলৰ ৰজাই নিজৰ কাপোৰ ফলা কথা ঈশ্বৰৰ লোক এলিছাই শুনিলে, তেওঁ ৰজাৰ ওচৰলৈ এই বাৰ্তা পঠালে, আপুনি কিয় আপোনাৰ বস্ত্ৰ ফালিলে? সেই মানুহক মোৰ ওচৰলৈ আহিব দিয়ক, তাতে তেওঁ জানিব যে ইজৰাইলৰ মাজত এজন ভাববাদী আছে। সেয়ে নামানে নিজৰ ঘোঁৰা আৰু ৰথবোৰেৰে সৈতে আহি ইলিছা ঘৰৰ দুৱাৰমুখত থিয় হ'ল। ইলিছাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বাৰ্তা কৈ পঠালে, আপুনি যাওক আৰু জৰ্দন নদীত সাতবাৰ জুবুৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূবৰ দৰেই হৈ পৰিব আৰু আপুনি সুচি হ'ব। তেতিয়া নামান তাৰ পৰা খং উঠি গুচি গ'ল আৰু তেওঁ ক'লে, চোৱাচোন, মই ভাবিছিলোঁ তেওঁ অৱশ্যে ওলাই আহি মোৰ ওচৰত থিয় হ'ব আৰু নিজৰ ঈশ্বৰ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিব, ৰোগৰ ঠাইত হাত বোলাই মোৰ কুষ্ঠ ৰোগ সুস্থ কৰিব। ইজৰাইলৰ সকলো নদীতকৈ জানো ধৰ্মচক্ৰৰ অৱনা আৰু ফাপৰ নদী উত্তম নহয়। মই জানো সেইবোৰত গা ধুই শুচি হ'ব নোৱাৰিম। এইবুলি তেওঁ প্ৰচণ্ড খঙেৰে সৈতে ঘূৰি গুচি গ'ল। তেতিয়া ডাকবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক'লে, হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ'লে আপুনি জানো তাক নকৰিলেহেঁতেন। তেন্তে কোনো ডাঙৰ কথা? তেওঁ কেৱল কৈছে যে জুবুৰা মাৰি হুচি হোৱা, সেয়ে আপুনি তাক কৰা উচিত। তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে জৰ্দন নদীত নামি গৈ সাতবাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁ দেহ পূবৰ দৰে হুচি হ'ল। একেবাৰে সৰু ল'ৰাৰ দৰে তেওঁ গাৰ ছাল পৰিষ্কাৰ হ'ল। গেহজীৰ লোভ আৰু শাস্তি। নামান আৰু তেওঁ সকলো সংগী তেতিয়া ঈশ্বৰৰ লোকৰ ওচৰলৈ উভতি আহিল। ইলিছাৰ সন্মুখত থিয় হৈ ক'লে, মই এতিয়া জানিলোঁ যে ইজৰাইলৰ বাহিৰে গোটেই পৃথিৱীতে আৰু ক'তো ঈশ্বৰ নাই। গতিকে এতিয়া অনুগ্ৰহ কৰি আপোনাৰ এই দাসৰ পৰা এটি উপহাৰ গ্ৰহণ কৰক। ইলিছাই ক'লে, মই যিজনাৰ সাক্ষাতে থিয় হৈ আছো সেই জীৱনময় ঈশ্বৰৰ শপত মই একোকে গ্ৰহণ নকৰোঁ। নামানে উপহাৰ গ্ৰহণ কৰিবলৈ তেওঁক বহুবাৰ অনুনয় বিনয় কৰাটো তেওঁ মান্তি নহল। নামানে ক'লে, আপুনি যদি ইয়াক নলয় তেন্তে অন্তত মোক ইজৰাইলৰ পৰা দুটা খচৰে বোজা কৰিব পৰাকৈ মাতি আপোনাৰ এই দাসক দিয়ক, কিয়নো এতিয়াৰ পৰা মই জিহুৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোম বলি বা বলি উৎসৰ্গ নকৰিম। কিন্তু এটা বিষয়ত, যেন জিহুৱাই আপোনাৰ এই দাসক ক্ষমা কৰে, মোৰ ৰজাই যেতিয়া সেৱা কৰিবৰ অৰ্থে ৰিমুনৰ মন্দিৰলৈ যায় আৰু তেওঁ মোৰ হাতৰ সাহায্যত নিৰ্ভয় কৰে, সেই সময়ত মই নিজেও ৰিমুন দেৱতাৰ গৃহত মূৰ দুৱাব লগা হয়, তেতিয়া এই ক্ষেত্ৰত জিহুৱাই আপোনাৰ দাসক ক্ষমা কৰক। ইলিছাই তেওঁক ক'লে, শান্তি মনেৰে যোৱা। তেতিয়া তেওঁ ইলিছাৰ ওচৰৰ পৰা গুচি গ'ল। নামানে তেওঁৰ ওচৰৰ পৰা কিছু দূৰ যোৱাৰ পাছতে ঈশ্বৰৰ লোক ইলিছাৰ দাস গেহজীয়ে নিজৰ মনতে ক'লে, সেই অৰামিয়া নামানে অনা উপহাৰবোৰ গ্ৰহণ নকৰি মোৰ প্ৰভুৱে তেওঁক এনেই এৰি দিলে, জীৱিত জিহুৱাৰ শপত, মই তেওঁৰ পাছে পাছে লৰি গৈ তেওঁৰ পৰা কিছু কিছু লওঁগৈ। এইবুলি গেহজীয়ে নামানৰ পাছে পাছে লৰি গ'ল। নামানে গেহজীক তেওঁ ফালে লৰি অহা দেখি তেওঁৰ লগত সাক্ষাৎ হ'বলৈ ৰথৰ পৰা নামি সুধিলে, কি সকলোবোৰ ঠিকেই আছেনে? গেহজীয়ে ক'লে, সকলো ঠিকেই আছে, কিন্তু মোৰ প্ৰভুৱে এই কথা ক'বলৈ মোক পঠালে যে ইফ্ৰইমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল, সেয়ে অনুগ্ৰহ কৰি তেওঁলোকৰ বাবে এক কিকৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক। তাতে নামানে ক'লে, আপুনি যদি দুই কিকৰ লয় তাতো মই অতি সুখী হ'ম। এইবুলি নামানে দুযোৰ কাপোৰ আৰু দুটা বস্তাত দুই কিকৰ ৰূপ বান্ধি নিজৰ দুজন দাসক কঢ়িয়াই নিবলৈ দিলে। তেওঁলোকে সেইবোৰ লৈ গেহজীৰ আগে আগে গ'ল। পাছত পাহাৰৰ কাষলৈ গৈ পোৱাত তেওঁ দাগবোৰৰ পৰা সেই ৰূপৰ বস্তাবোৰ ল'লে আৰু ঘৰৰ ভিতৰত লুকুৱাই থৈ দাস দুজনক বিদায় দিলে। তেতিয়া তেওঁলোক গুচি গ'ল। তাৰ পাছত তেওঁ ভিতৰলৈ গৈ নিজৰ প্ৰভুৰ সন্মুখত থিয় হ'ল। তেতিয়া ইলিছাই তেওঁক সুধিলে, গেহজী, তুমি ক'ৰ পৰা আহিলা? তেওঁ উত্তৰ দিলে, আপোনাৰ দাস ক'লৈকো যোৱা নাই। কিন্তু ইলিছাই তেওঁক ক'লে, সেই মানুহজনে যেতিয়া তোমাৰ লগত সাক্ষাৎ কৰিবলৈ নিজৰ ৰথৰ পৰা নামিছিল, তেতিয়া মোৰ অন্তৰ জানো তোমাৰ লগত যোৱা নাছিল। ধন, কাপোৰ কানি, জীত গছৰ বাৰী, দাক্ষাবাৰী, মেৰচাক, গৰু আৰু দাস দাসী লোৱাৰ এইটোৰ জানো সময়। এই হেতুকে নামানৰ কুষ্ঠ ৰোগ তোমাৰ আৰু তোমাৰ বংশধৰৰ সকলৰ মাজত চিৰকাল লাগি থাকিব। তেতিয়া গেহজী ইলিছাৰ সন্মুখৰ পৰা গুচি গ'ল আৰু তেওঁ গাৰ ছাল হিমৰ নিচিনা বগা কুষ্ঠ ৰোগ হ'ল।